নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰমপিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। অনুষ্ঠান শুনি কেনে পাইছে বাৰু? ইয়াৰ দ্বাৰা আপুনি কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে? আমালৈ চিঠি লিখি জনাবচোন। আপোনাৰ দিহা পৰামৰ্শ, মতামত, গঠনমূলক সমালোচনা আদি পালেহে আমি আমাৰ এই অনুষ্ঠান অধিক মনোগ্ৰাহী কৰি তুলিবলৈ চেষ্টা চলাব পাৰিম। প্ৰভু যীশুৰ সম্বন্ধেও কিবা জানিবলগীয়া কথা থাকিলে আমালৈ লিখিব পাৰে। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আমাৰ উৎসাহ উদ্দীপনাৰ উৎসৰ নিচিনা। গতিকে আজিয়েই আমালৈ দুষাৰিমান লিখি নপঠিয়াই কিয়? আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। হওক স্বৰ্গত থকা আমাৰ মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। তুমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পালনকৰ্তা ঈশ্বৰ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তোমাৰ আগত আমি অতি নগণ্য ধূলিকণা মাত্ৰ। তথাপি প্ৰভু, তুমি যে আমাক ইমান প্ৰেম কৰা সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক প্ৰেম কৰাৰ প্ৰমাণ দি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। আহা প্ৰভু, আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি 19 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই 19 নম্বৰ অধ্যায়ত আমি ভৱিষ্যতে ঘটিবলগীয়া এনেকুৱা কিছুমান ঘটনাৰ কথা পাওঁ যিবোৰৰ সৈতে খ্ৰীষ্টীয় বিশ্বাসীসকল বিশেষভাৱে জড়িত আৰু যিবোৰ খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে অতি আকৰ্ষণীয় ঘটনা। এই 19 নম্বৰ অধ্যায়ত আমি এটা নতুন ধৰণৰ সুৰ পাওঁ। গোটেই প্ৰকাশিত বাক্য পুস্তকখনৰ সুৰেই সলনি হৈ যোৱাৰ নিচিনা লাগে এই 19 নম্বৰ অধ্যায়ত। ইতিমধ্যে আমি পৃথিৱীত ঘটিবলগীয়া মহাক্লেশৰ বিষয়ে পঢ়িলোঁ। সেই 7 বছৰীয়া ভয়ংকৰ মহাক্লেশৰ সামৰণি পৰিব। সেই বনৰীয়া পশু অৰ্থাৎ খ্ৰীষ্টাৰীৰ ৰাজধানী বাবিলনৰ ধ্বংসৰ লগে লগে সেই দুখ লগা দিনবোৰৰ পাছত পৃথিৱীলৈ আনন্দৰ সুৰ আহিব। অন্ধকাৰৰ ঠাইত হ'ব পোহৰ, ঘোক মৰা এন্ধাৰ নিশাৰ ঠাইত আহিব উজ্জ্বল সূৰ্য। ঈশ্বৰৰ ক্ৰোধ দণ্ড অভিশাপৰ ভয় লগা দিনৰ ঠাইত আহিব আশীৰ্বাদেৰে ভৰা উজ্জ্বল দিন। এই 19 নম্বৰ অধ্যায়টোৱে আমাক প্ৰকাশিত বাক্যৰ এটা নতুন ভাগত প্ৰৱেশ কৰোৱায় আৰু পৃথিৱীত ঘটিবলগীয়া সকলোতকৈ ডাঙৰ ঘটনাটোৰ ছবিখন আমাৰ আগত দাঙি ধৰে। সেই গুৰুত্বপূৰ্ণ ঘটনাটো হৈছে প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহা ঘটনাটো। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ ঘটনাটো যেন পৃথিৱীত চলা মহাক্লেশ আৰু তাৰ পাছত তেওঁ চলাবলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ মাজৰ এখন সেতুৰ নিচিনাহে। অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰৰ কথা ইয়াত লিপিবদ্ধ কৰি থোৱা হৈছে। 2টা মুখ্য ঘটনা হৈছে মেৰ পোৱালীৰ বিবাহৰ ভোজ আৰু প্ৰভু যীশুৰ পৃথিৱীলৈ দ্বিতীয় আগমন। এটাৰ পাছত আনটো ঘটনা ঘটিব। হালিলুয়াৰ যোগেদি এই অধ্যায় মুকলি হৈছে আৰু নৰকৰ দুৱাৰ মেলাৰ যোগেদি এই অধ্যায়ৰ সামৰণি মৰা হৈছে। এই অধ্যায়ত 2টা ভোজৰ কথা উল্লেখ কৰা হৈছে, মেৰ পোৱালীৰ বিবাহৰ ভোজ আৰু আৰ্মাগেডনৰ যুদ্ধৰ শেষৰ পিনে নৰমাংসভোজী পশুৰ ভোজৰ নিচিনা ভোজ। প্ৰথমতেই আমি পাওঁ 4টা হালিলুয়া বা আনন্দধ্বনি। বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায় 1ম পদ, ইয়াত এনেদৰে লিখা আছে, ইয়াৰ পাছত স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি যেন শুনিলোঁ, বোলে, হালিলুয়া, পৰিত্ৰাণ প্ৰতাপ আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ। ইয়াৰ পাছত এই কথাটো আমি প্ৰথমতে পাইছিলোঁ এই প্ৰকাশিত বাক্য পুস্তকৰ 1ম অধ্যায়ৰ 19 নম্বৰ পদত। ইয়াৰ পাছত যি ঘটিব, কিহৰ পাছত? খ্ৰীষ্টীয় মণ্ডলীৰ ঘটনাৰ পাছত, অৰ্থাৎ পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলীৰ কাম শেষ হোৱাৰ পাছত, মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ পাছত। 4 নম্বৰ অধ্যায়ৰ আৰম্ভণিতেও আমি পাইছিলোঁ ইয়াৰ পাছত বুলি, আৰু তাৰ পাছত আমি এই ইয়াৰ পাছত কথাখিনি প্ৰায়েই পাই আহিছোঁ। কথাবোৰ সময়ৰ ক্ৰম অনুসাৰে সজোৱা হৈছে, সময়ৰ ক্ৰম মতে কৈ যোৱা হৈছে, সময়ৰ ধাৰাবাহিকতা ৰক্ষা কৰি কথাবোৰ আমাক জনাই দিয়া হৈছে। ঘটনাবোৰৰ এটা ক্ৰম আছে আৰু সেই ক্ৰমানুসাৰে ঘটনাবোৰ বৰ্ণাই যোৱা হৈছে। এতিয়া আমাক ক'ব খোজা আছে মহাক্লেশৰ অন্ত পৰাৰ পাছত কি ঘটিব সেই কথা। সেই ঘটনা ইয়াত লিপিবদ্ধ কৰা হৈছে। প্ৰভু যীশুৰ দ্বিতীয় আগমন এই পৃথিৱীলৈ, একমাত্ৰ তেওঁইহে পৃথিৱীত চলা মহাক্লেশৰ অন্ত পেলাব পাৰিব। গতিকে এয়েই শেষবাৰৰ বাবে ইয়াৰ পাছত বুলি উল্লেখ কৰা হৈছে। বৃহৎ এদল মানুহৰ মহাধ্বনি যেন শুনিলোঁ। পাঁচ নম্বৰ আৰু সাত নম্বৰ অধ্যায়ত আমি যি উপাসনাৰ দৃশ্য পাইছিলোঁ তাত আমি দেখিছিলোঁ সেই স্তুতি উপাসনাত বৃদ্ধ লোকসকল, খ্ৰীষ্টীয় মণ্ডলী আৰু অগণন স্বৰ্গদূতৰ দলে উপাসনাত যোগ দিয়াৰ কথা। এতিয়া মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা এক বৃহৎ সংখ্যক সাধুৰ দলে সেই স্তুতি উপাসনাৰ কোৰাছত যোগ দিয়া আমি দেখিছোঁ। তেওঁলোকেও গীত গান কৰিব। এইটো অতি অপূৰ্ব ঘটনা, আৰু এই প্ৰথমবাৰৰ বাবে তেওঁলোকে পুৰণি নিয়মৰ দিনৰ প্ৰশংসামূলক আনন্দধ্বনি হালিলুয়া বুলি চিঞৰিবলৈ সুবিধা পাইছে। এই হালিলুয়া শব্দটো প্ৰথম ছটা পদত চাৰিবাৰ উল্লেখ কৰা হৈছে, আৰু নতুন নিয়মত এই শব্দটো কেৱল ইয়াতেই উল্লেখ কৰা আমি পাওঁ। এইটো একেবাৰে শেষ বিজয়ৰ ক্ষণলৈ ৰাখি থোৱা হৈছে। আৰু এইটো মন কৰিবলগীয়া কথা যে হাল্লিলুয়া শব্দটো গীতমালাত সঘনাই ব্যৱহাৰ হৈছে। এই শব্দটোৰ অৰ্থ হৈছে প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰৰ প্ৰশংসা কৰা। গীতমালা 146ৰ পৰা 150 নম্বৰ পৰ্যন্ত এই শব্দটো খুব ঘনে ঘনে উল্লেখিত হৈছে। দৰাচলতে গীতমালা 150 নম্বৰ গীতটো প্ৰশংসামূলক গীতৰ এটা চূড়ান্ত ৰূপ। প্ৰকাশিত বাক্য পুস্তকৰ এই বিশেষ সন্ধিক্ষণত হালিলুয়া সুৰটো অতি খাপ খোৱা সুৰ। মহাক্লেশৰ সামৰণি পৰিল। যীশুখ্ৰীষ্ট পৃথিৱীলৈ আহিব ধৰিছে। মণ্ডলী বিবাহৰ যোগেদি খ্ৰীষ্টৰ সৈতে এক হ'ব। হাল্লিলুয়া! প্ৰিয় শ্ৰোতা, আমিও হাল্লিলুয়া গাবলৈ শিকা উচিত, হাল্লিলুয়া বুলি ক'বলৈ ভাল পোৱা উচিত। কিন্তু আজি আমি যিমান আনন্দেৰে, যিমান ভালদৰে নাগাওঁ লাগিলে, সেই ভৱিষ্যতে হ'বলগীয়া হাল্লিলুয়া কোৰাছৰ সমকক্ষ আমি কেতিয়াও হ'ব নোৱাৰোঁ। পৃথিৱীৰ পৰা পাপীবোৰ উচ্ছন্ন হওক, দুষ্টবোৰ আৰু নাথাকক, হে মোৰ মন, যীহোৱাৰ ধন্যবাদ কৰা, তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা, অৰ্থাৎ হাল্লিলুয়া। হাল্লিলুয়া কাৰণ ঈশ্বৰে বিচাৰ কৰিবলৈ আহিছে আৰু পৃথিৱীৰ পৰা অধাৰ্মিক দুষ্ট লোকবিলাকক আঁতৰ কৰা হ'ব। পৰিত্ৰাণৰ শেষ পৰ্যায়ত উপনীত হোৱা লোকসকলৰ বাবে হাল্লিলুয়া বিশেষ ধৰণৰ প্ৰশংসা গীত। পাচনি পৌলে ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে এনেদৰে লিখিছে, কিয়নো আমালৈ যি প্ৰভাৱ প্ৰকাশিত হ'ব তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ'ল এনে নহয়, কিন্তু বশকৰ্তাৰ কাৰণেহে হ'ল। এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো। অকল সেয়েই নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমিও তুলনীয়া পুত্ৰৰ বাব, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেঁকাই আছো। প্ৰিয় শ্ৰোতা, এয়েই হৈছে সেই আহিবলগীয়া মহৎ দিন। পৃথিৱীখনক পাপৰ বন্ধনৰ পৰা মুক্ত কৰা হ'ব, কিন্তু তেতিয়ালৈকে পৃথিৱীখনে কেঁকাই থাকিব। সমুদ্ৰ তীৰত থিয় হৈ সাগৰৰ ঢৌৰ গৰ্জন শুনিলে আমাৰ এনেকুৱা লাগে যেন সাগৰখনৰ ঢৌবোৰে উচুপিহে আছে। পাহাৰলৈ গৈ দীঘল দীঘল গছবোৰৰ মাজত থিয় হৈ সোঁ সোঁৱাই বৈ থকা বতাহলৈ কান্দিলে এনেকুৱা লাগে যেন বতাহে কান্দিহে আছে। গোটেই পৃথিৱীখনে যেন কেঁকাই আছে দুখ বেদনাত মুক্তি বিচাৰি। পৃথিৱীখনে মুক্তিৰ দিনলৈ অপেক্ষা কৰি আছে। আমিও কেঁকাই আছো। আপোনাৰ কথা নাজানো, কিন্তু মই হ'লে কেঁকাই আছো। সৰুতে লৰি ঢাপৰি ফুৰিছিলোঁ, কিন্তু এতিয়া সহজে ভাগৰ লাগে। খটখটিৰে বগাই ওপৰলৈ উঠিব লাগিলে ভাগৰ লাগে। বহু সময়ত কষ্ট পাই আমি কেঁকাওঁ, আমি শৰীৰত কেঁকাওঁ, কিন্তু বেছিকৈ আমি কেঁকাওঁ আত্মাত। আমাৰ চাৰিওপিনে দেখা অত্যাচাৰ, অনাচাৰ, অধাৰ্মিকতা আদি দেখি আমি দুখ পাওঁ, বেজাৰ পাওঁ, আমি আত্মাত কেঁকাওঁ। কিন্তু এদিন আমাৰ কেঁকনি নোহোৱা হৈ যাব আৰু তাৰ ঠাইত হ'ব হাল্লেলুয়া, আনন্দৰ গীত। আৰু জোহনে ইয়াত সেই কথাই কৈছে। এতিয়া আমি 2-4 পদলৈকে পাঠ কৰিম। কিয়নো তেওঁৰ সকলো সুধ বিচাৰ সত্য আৰু ন্যায়, কাৰণ যি মহাবেশ্যাই নিজ বেশ্যাকৰ্মৰ দ্বাৰাই পৃথিৱী ভ্ৰষ্ট কৰিছিল, তেওঁ সেই মহাবেশ্যাৰ বিচাৰ কৰি তাইৰ হাতৰ পৰা নিজৰ দাসবিলাকৰ ৰক্তপাতৰ প্ৰতিশোধ ল'লে। আৰু দুনাই ক'লে হাল্লেলুয়া, আৰু তাইৰ ধোঁৱা সদা সৰ্বদাই উঠিব লাগিছে। পাছে সেই 24 বৃদ্ধ লোকে আৰু 4 প্ৰাণীয়ে সিংহাসনত বহি থকাজনাক দণ্ডৱতে প্ৰণাম কৰি ক'লে আমেন, হাল্লেলুয়া। ইয়াত আমি বিশেষভাৱে মন কৰিব পাৰোঁ যে মহাক্লেশৰ যোগেদি ঈশ্বৰে পৃথিৱীৰ অধৰ্মী লোকসকলৰ ওপৰলৈ নমাই অনা ক্ৰোধ অভিশাপৰ অন্তত স্বৰ্গত থকাসকলে ক'ব পাৰিছে যে ঈশ্বৰৰ সুদবিচাৰ ন্যায়সংগত, যুক্তিসংগত। আৰু স্বৰ্গত থকাসকলে নিশ্চয় আমাতকৈ কথাবোৰ বেছি ভালদৰে বুজে। প্ৰিয় শ্ৰোতা, আমি যদি ঈশ্বৰৰ কামত কিবা ভুল দেখা পাওঁ, আচলতে ভুলটো আমাৰহে গাত আছে, কাৰণ আমাৰ চিন্তাধাৰা অসম্পূৰ্ণ। ঈশ্বৰে সেই মহাবেশ্যা বাবিলনক দণ্ড দিয়াটো ন্যায়সংগত কথা। কিন্তু এইখিনিতে আমি এই কথাও মন কৰা উচিত যে বাইবেলত এই বুলি আমি পঢ়িবলৈ পালোঁ যে পৃথিৱীৰ ৰজাসকল আৰু খ্ৰীষ্টাৰীয়ে সেই মহাবেশ্যা বাবিলনক ধ্বংস কৰিলে, কিন্তু ইয়াত কোৱা হৈছে যে ঈশ্বৰেহে সেই মহাবেশ্যা বাবিলন অৰ্থাৎ ভুৱা মণ্ডলীক দণ্ড বিহিলে। অৰ্থাৎ ঈশ্বৰে সেই মহাবেশ্যা বাবিলনক শাস্তি বিহিবলৈ পৃথিৱীৰ ৰজাসকল আৰু খ্ৰীষ্টাৰীকেই সঁজুলি হিচাপে ব্যৱহাৰ কৰিলে। ঈশ্বৰে তেওঁৰ আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে নানা ধৰণৰ সঁজুলি বা আহিলা ব্যৱহাৰ কৰিব পাৰে, আৰু প্ৰয়োজন হ'লে আনকি ছয়তানকো তেওঁ নিজৰ আঁচনি সিদ্ধ কৰাত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে সেই কথাটো ছয়তানে বুজিকে নাপাব পাৰে। স্বৰ্গত থকাসকলে কৈছে তেওঁৰ সকলো সুদবিচাৰ সত্য আৰু ন্যায়, কাৰণ সেই ভুৱা ভ্ৰষ্ট মণ্ডলী সুদবিচাৰৰ সন্মুখীন হোৱাৰেই যোগ্য, কাৰণ এই ভুৱা মণ্ডলীয়ে বহুতো ঈশ্বৰ বিশ্বাসী লোকক মৃত্যুদণ্ড বিহিছিল। এই পদকেইটাত আমি দেখিবলৈ পাওঁ স্বৰ্গত খ্ৰীষ্টীয় মণ্ডলীয়ে হাল্লেলুয়া গোৱাৰ কথা। তেওঁলোকে দুবাৰ কৈছে, কিয় বাৰু? যেতিয়ালৈকে পৃথিৱীত ভুৱা মণ্ডলী বা সেই মহাবেশ্যা থাকে, তেতিয়ালৈকে স্বৰ্গত মেয়ৰ পোৱালীৰ বিবাহ অনুষ্ঠিত হ'ব নোৱাৰে। প্ৰথমতে ভুৱা মণ্ডলীক ধ্বংস কৰি নিশ্চিহ্ন কৰা হ'ব, আৰু তাৰ পাছতহে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে মেয়ৰ পোৱালীৰ বিবাহ অনুষ্ঠিত হ'ব। আমি অনুমান কৰি ল'ব পাৰোঁ যে পৃথিৱীত মহাক্লেশ চলি থকাৰ মাজভাগ মানত, অৰ্থাৎ প্ৰায় 3.5 বছৰ পাৰ হোৱাৰ পাছত স্বৰ্গত মেয়ৰ পোৱালীৰ বিবাহ অনুষ্ঠিত হ'ব। তেওঁ সেই মহাবেশ্যাৰ বিচাৰ কৰি তাইৰ হাতৰ পৰা নিজৰ দাসবিলাকৰ ৰক্তপাতৰ প্ৰতিশোধ ল'লে। এটা কথা মন কৰা উচিত, খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰতিশোধ ল'বলৈ কোৱা হোৱা নাই। আমি কেতিয়াবা এই কথা পাহৰি যাওঁ আৰু নিজে প্ৰতিশোধ ল'ব বিচাৰোঁ, কিন্তু যেতিয়াই আমি তেনেকুৱা কৰোঁ তেতিয়াই আমি আচলতে বিশ্বাসৰ পথৰ পৰা আঁতৰি যোৱাৰ নিচিনা হয়। ৰোমিয়া 12:19 ঈশ্বৰে আমাক এনেদৰে কৈছে, হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা, কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। প্ৰিয় শ্ৰোতা, আমাৰ হৈ শত্ৰুৰ ওপৰত প্ৰতিশোধ ল'ব স্বয়ং ঈশ্বৰে। আমাক কোনোবাই আঘাত কৰিলে আমি ওলোটাই আঘাত কৰিব খোজোঁ। সেইটো মানুহৰ স্বাভাৱিক প্ৰকৃতি, সেইটো মানুহৰ পুৰণি প্ৰকৃতি। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ পাছত আমি সেই বিষয়টো ঈশ্বৰৰ হাতত গতাই দিয়া উচিত। তেওঁ কোনো দোষীকে কেতিয়াও সাৰি যাবলৈ নিদিয়ে। প্ৰতিশোধ লোৱা কামটো তেওঁৰ। আৰু বিশ্বাসৰ পৰা ভ্ৰষ্ট হোৱা ভুৱা মণ্ডলীৰ ওপৰলৈও তেওঁ সুদবিচাৰ দণ্ড আনিব। মণ্ডলীক প্ৰতিনিধিত্ব কৰা সেই ২৪জন বৃদ্ধ লোকেও সেই হাল্লেলুয়াত যোগ দিছে প্ৰথমবাৰৰ কাৰণে। আৰু সেই ২৪জন বৃদ্ধ লোকে ২৪জন হিচাপে এই শেষবাৰ দেখা দিছে। এতিয়া পৰিৱেশটো সলনি হ'ব, কাৰণ খ্ৰীষ্টীয় মণ্ডলী এতিয়া কন্যা হ'ব লাগিব, খ্ৰীষ্টৰ কন্যা। খ্ৰীষ্টীয় মণ্ডলীৰ অৰ্থ হৈছে আমন্ত্ৰিত লোক। এই পৃথিৱীত আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী এই মণ্ডলীৰ অন্তৰ্ভুক্ত। আমাক বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে, কিন্তু পৃথিৱী এৰি যোৱাৰ পাছত আমি হ'ব লাগিব খ্ৰীষ্টৰ কন্যা। এতিয়া ৫ আৰু ৬ এই পদ দুটা পাঠ কৰি দিছো। আৰু সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, হে ঈশ্বৰৰ দাসবিলাক, হে তেওঁৰ ভয়কাৰীবিলাক, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা। পাছে বৃহৎ এডল মানুহৰ মাতৰ নিচিনা আৰু অনেক পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ গৰ্জনৰ মাতৰ নিচিনা এই বাণী শুনিলোঁ, হাল্লেলুয়া, কিয়নো আমাৰ সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰে ৰাজত্ব গ্ৰহণ কৰিলে। আৰু সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, আমাৰ ঈশ্বৰৰ স্তুতি কৰা। ঈশ্বৰৰ স্তুতি কৰা বুলি ঈশ্বৰৰ সিংহাসনৰ পৰা আহ্বান জনোৱা হৈছে, কাৰণ প্ৰভু যীশুৱে পৃথিৱীৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিবলৈ উদ্যত হৈছে। এই স্তুতি প্ৰশংসাৰ গীত প্ৰকৃত অৰ্থত হাল্লেলুয়া কোৰাচ। এনেকুৱা সুন্দৰ চমকপ্ৰদ হাল্লেলুয়া কোৰাচ আমি আজিলৈকে কোনেও শুনাও নাই, দেখাও নাই। ঈশ্বৰে দাউদৰ লগত এটা চুক্তি কৰিছিল যে তেওঁ দাউদৰ বংশৰ পৰা এজন ৰজা উৎপন্ন কৰিব, যিজনে গোটেই পৃথিৱী শাসন কৰিব। আমি ২ চমুৱেল ৭:১৬ এনেদৰে পঢ়িবলৈ পাওঁ, আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব, তোমাৰ সিংহাসন চিৰস্থায়ী হ'ব। প্ৰভু যীশুৱেই সেই ৰজা, কিয়নো তেওঁ দাউদৰ বংশত জন্মগ্ৰহণ কৰিছিল। প্ৰভু যীশু আহিব পৃথিৱীত সকলো অধৰ্ম লুপ্ত কৰি তেওঁৰ ১০০০ বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। সেই দিনলৈ আপুনি বাৰু আশাৰে বাট চাই আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।